아카쿠바니. এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশ ভ্ৰমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী উইণ্ডহুকত উপস্থিত হয়। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই বাণিজ্য মঞ্চসমূহ ব্যৱহাৰ কৰা হয় বুলি FTFA প্ৰকাশ কৰিছে। গুজৰাটৰ পাদ্ৰাৰ সমীপত দলং খহি পৰা ঘটনাত 9 লোকে প্ৰাণ হেৰুৱাইছে। দিল্লীৰ এখন আদালতে আজি 26 নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ 13 আগষ্টলৈ বৃদ্ধি কৰে। আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাত লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজি কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশ ভ্ৰমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী উইণ্ডহুকত উপস্থিত হয়। বিমানবন্দৰত তেওঁক দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী শেলমা আশিপালা মুছাভিয়ে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁক পৰম্পৰাগত গৰবা নৃত্যৰে আদৰণি জনোৱা হয় আৰু যোগাভ্যাস প্ৰদৰ্শন কৰা হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে নামিবিয়াক আস্থাপূৰ্ণ আফ্ৰিকীয় সহযোগী দেশ বুলি অভিহিত কৰি কয় যে দেশখনৰ সৈতে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাৰ প্ৰতি ভাৰতবৰ্ষ আগ্ৰহী। নামিবিয়াৰ সংসদত আজি দেশখনৰ ৰাষ্ট্ৰপতি ডঃ নেতুম্বো নান্দি ন্দোইট্টোৱাক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে। ভ্ৰমণকালত ভাৰত আৰু নামিবিয়াৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ অন্তত শক্তি সুৰক্ষা, শক্তি সেৱা আৰু ভেষজকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে ভ্ৰমণকালত দেশখনৰ প্ৰতিষ্ঠাপক তথা প্ৰথম ৰাষ্ট্ৰপতি প্ৰয়াত ডঃ ছেম নুজোমালৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিব। ইয়াৰ উপৰি দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শ্ৰীমোদীক নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। পাছত শ্ৰীমোদীয়ে দেশখনৰ সংসদত ভাষণ দিব। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় বুলি সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ ঘটনা নিৰীক্ষণৰ বাবে থকা গোলকীয় সংস্থা বিত্তীয় কাৰ্যবাহিনী FTFA প্ৰকাশ কৰিছে। জম্মু কাশ্মীৰৰ পুলৱামা আক্ৰমণ আৰু উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণত এই কথা পোহৰলৈ আহিছে। FATFA সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগান সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদনত সন্ত্ৰাসবাদীলৈ পুঁজি যোগানৰ বাবে সামাজিক মাধ্যম, বাৰ্তা প্ৰেৰণৰ এপ আৰু পুঁজি সংগ্ৰহৰ ছাইটসমূহৰ অপব্যৱহাৰ কৰা হৈছে বুলি কোৱা হৈছে। প্ৰত্যক্ষ বিত্তীয় সহায়, ৰচদপাতি যোগান আৰু সা সামগ্ৰী যোগান আৰু প্ৰশিক্ষণ ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভিন ভিন ধৰণে সহায় আগবঢ়োৱা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। 2019 চনত সংঘটিত পুলৱামা আক্ৰমণৰ সময়ত এগৰাকী আত্মঘাতী বোমাৰুৱে সুৰক্ষা বাহিনীক লক্ষ্য কৰি লৈছিল আৰু এই আক্ৰমণত 40 গৰাকী সৈনিক নিহত হৈছিল। জেইছ ই মহম্মদে এই আক্ৰমণৰ ষড়যন্ত্ৰ কৰা বুলি তদন্তত প্ৰকাশ পাইছিল। এই আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সঁজুলিৰ এটা গুৰুত্বপূৰ্ণ উপাদান ই বাণিজ্যিক মঞ্চৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। যোৱা জুনত বিত্তীয় কাৰ্যবাহিনীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি বিত্তীয় সাহায্য অবিহনে এনেধৰণৰ আক্ৰমণ সম্ভৱ নহয় বুলি প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো CBIয়ে অৰ্থনৈতিক অপৰাধী মনিকা কাপুৰক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা জিম্মাত গ্ৰহণ কৰি আজি ভাৰতলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মহিলাগৰাকী 2002 বৰ্ষত সংঘটিত আমদানি ৰপ্তানি সম্পৰ্কীয় এটা জালিয়াতিৰ ঘটনাত অভিযুক্ত হৈ সেই সময়ৰে পৰা পলাতক অৱস্থাত আছে। CBIয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে মনিকা কাপুৰে দুজন ভাতৃৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ গহনাৰ ব্যৱসায়ৰ লগত জড়িত হ'বৰ বাবে নথিপত্ৰৰ জালিয়াতিৰ আশ্ৰয় লৈছিল। শুল্কবিহীনভাৱে কেঁচা সামগ্ৰী আমদানি কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ অনুজ্ঞাপত্ৰ আহৰণ কৰাৰ কামত তেওঁ এই নথিপত্ৰসমূহ ব্যৱহাৰ কৰিছিল। আমেৰিকাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি অভিযুক্ত মহিলাগৰাকীক জিম্মাত ল'বৰ বাবে CBIয়ে শেহতীয়াকৈ এটা দল দেশখনলৈ প্ৰেৰণ কৰিছে। গুজৰাটৰ ভদোদৰা জিলাৰ পাদ্ৰাৰ সমীপত আজি পুৱা এখন দলং খহি পৰাত 9 লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। আনন্দ আৰু বড়োদৰা সংযোগী গম্ভীৰা দলঙৰ এটা অংশ খহি পৰাৰ ফলত 5খন বাহন মহীসাগৰ নদীত পৰি যায়। বড়োদৰা জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনন্দৰ পৰা অগ্নি নিৰ্বাপন বিভাগৰ 3টা দল উদ্ধাৰ আৰু সাহায্য অভিযানত সহায় কৰাৰ উদ্দেশ্যে নাৱৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈছে। বড়োদৰাৰ জিলাধিপতি অনিল ধেমেলিয়াই ব্যাপক উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে বুলি জনাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দল বিশেষ সা সঁজুলিৰ সৈতে উদ্ধাৰ অভিযানত নামি পৰিছে। নৈত ডুব যোৱা বাহনকেইখন উলিয়াই থকা হৈছে। ইপিনে গুজৰাট চৰকাৰে দলং খহি পৰাৰ কাৰণ উদ্ঘাটন কৰাৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰিছে। দলটোক বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এটা বাৰ্তাযোগে এই ঘটনাত নিহত লোকসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটাত্মীয়লৈ 2,00,000 টকাকৈ আৰু আহতসকলক 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। দিল্লীৰ এখন আদালতে আজি 26 নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাৱুৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ 13 আগষ্টলৈ বৃদ্ধি কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৰাণাৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ পাছতেই ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। অভিযোগনামাত গ্ৰেপ্তাৰী পৰোৱানা আৰু জব্দ কৰা অন্য নথিও দাখিল কৰা হয়। খেলৰ বাতৰি। উইম্বলডন টেনিছ প্ৰতিযোগিতাত আজি লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। পুৰুষৰ ছিংগলছত ইটালীৰ জানিক চিনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেলটনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ শাখাৰ আন এখন খেলত ইটালীৰ ফ্লেভিঅ' কোবলিয়ে 24টা গ্ৰেণ্ডশ্লেম খিতাপ বিজয়ী ছাৰ্বিয়াৰ নোভাক জকোভিচৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ ইগা শিয়াটেক ৰাছিয়াৰ লুডমিলা ছেমছনোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই শিতানৰ আন এখন খেলত ৰাছিয়াৰ মীৰা এণ্ড্ৰিৱা ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনচিকৰ মুখামুখি হ'ব। ভাৰতৰ পুৰুষ হকী খেলুৱৈ এই দলে কালি নেডাৰলেণ্ডছৰ আইণ্ডোভেনত অনুষ্ঠিত এখন খেলত আয়াৰলেণ্ডক 6-1 গ'লত পৰাস্ত কৰি ইউৰোপীয় ভ্ৰমণৰ পাতনি মেলে। ভাৰত আজি নিশা 9:30 বজাত হ'বলগীয়া আন এখন খেলত পুনৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতৰ স্পিন বলাৰ দীপ্তি শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰা মহিলাৰ টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় বলাৰৰ ৰেংকিঙত দ্বিতীয় স্থানত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ আন্নাবেল ছুডাৰলেণ্ডক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে। ৰেংকিঙৰ শীৰ্ষস্থানত থকা পাকিস্তানৰ ছাদিয়া ইকবালতকৈ দীপ্তি কেৱল 8 পইণ্টৰ ব্যৱধানত দ্বিতীয় স্থানত আছে। ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত 3টা উইকেট দখল কৰাৰ সুবাদত দীপ্তি ৰেংকিঙৰ দ্বিতীয় স্থানত উপনীত হৈছে। খেলুৱৈগৰাকী বিগত 6 বছৰে টি টুৱেণ্টি ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় বলাৰসকলৰ শীৰ্ষ 10গৰাকীৰ ভিতৰত আছে যদিও এই পৰ্যন্ত তেওঁ শীৰ্ষস্থানত উপনীত হ'ব পৰা নাই। ইণ্ডোনেছিয়াই জাকাৰ্টাৰ ছানায়নত চলিত বৰ্ষৰ আৰ্টিষ্টিক জিমনাষ্টিকছ বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰিবলৈ সাজু হৈছে। প্ৰতিযোগিতাখন 19 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ অনুষ্ঠিত হ'ব। এইবেলি প্ৰথমবাৰৰ বাবে দক্ষিণ পূব এছিয়াৰ কোনো এখন ৰাষ্ট্ৰই এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে। ইণ্ডোনেছিয়াৰ জিমনাষ্টিকছ ফেডাৰেশ্যনৰ অধ্যক্ষ ইটা ইউলিয়াটিয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিযোগিতাখনৰ 53 সংখ্যক সংস্কৰণৰ বাবে এইবাৰ অভিলেখ সংখ্যক 86খন দেশ আৰু অঞ্চলে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁ কয় যে সাধাৰণতে প্ৰায় 70খন দেশেহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 600গৰাকীতকৈও অধিক খেলুৱৈয়ে আৰ্টিষ্টিক জিমনাষ্টিকছৰ ক্ষেত্ৰত নিজা নিজা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। এই বাৰ্ষিক প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা উভয় শিতানতে খেলুৱৈসকলে স্বকীয় প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে। 1903 চনত প্ৰথমবাৰৰ বাবে পুৰুষৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত 1934 চনৰ পৰা মহিলায়ো প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ 5খন দেশ ভ্ৰমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী উইণ্ডহুকত উপস্থিত হয়। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই বাণিজ্য মঞ্চসমূহ ব্যৱহাৰ কৰা হয় বুলি FATF প্ৰকাশ কৰিছে। গুজৰাটৰ পাদ্ৰাৰ সমীপত দলং খহি পৰা ঘটনাত 9জন লোকে প্ৰাণ হেৰুৱাইছে। দিল্লীৰ এখন আদালতে আজি 26 নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাউৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ 13 আগষ্টলৈ বৃদ্ধি কৰে। আৰু উইম্বলডন টেনিছ প্ৰতিযোগিতাত লণ্ডনৰ অল ইংলেণ্ড ক্লাবত আজি কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। আমাৰ বাতৰি এতিয়ালৈ ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 3 বজাত। নমস্কাৰ।